এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম চুক্তিৰ বিদেশী নাগৰিক বিতাৰণ সম্পৰ্কীয় দফাসমূহ ৰূপায়ণৰ দাবীৰে দাখিল হোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খাৰিজ, 12 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা, ঘটনা সন্দৰ্ভত তদন্তৰ দাবীৰে সাংসদ গৌৰৱ গগৈৰ বিদেশ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, হোমেন বৰগোহাঁইৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান অনুষ্ঠান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষলৈ 2025 বৰ্ষৰ বন্যপ্ৰাণী সেৱা বঁটা, আৰু বিশাখাপট্টনমত তৃতীয় এদিনীয়া জয়েৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা দখল। গুৱাহাটী উচ্চ ন্যায়ালয়ে অসম চুক্তিৰ বিদেশী নাগৰিক বিতাৰণ সম্পৰ্কীয় দফাসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ অনুৰোধ জনাই দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন খাৰিজ কৰিছে। ন্যায়াধীশ মাইকেল জঠানখুমা আৰু ন্যায়াধীশ এন উন্নিকৃষ্ণন নায়ক লৈ গঠিত এখন বিচাৰপীঠে অসম চুক্তিৰ আইনী পৰিকাঠামো সত্বেও বিতাৰণ কৰা লোকৰ সংখ্যা কম হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰি অসম আন্দোলন সংগ্ৰামী মঞ্চই দাখিল কৰা আবেদনখন খাৰিজ কৰে। বিচাৰপীঠখনে অনুৰূপ বিষয় সম্পৰ্কীয় এটা গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত আবেদনখন খাৰিজ কৰে। আবেদনখনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমীয়া জনসাধাৰণৰ সাংস্কৃতিক, সামাজিক আৰু ভাষিক পৰিচয় সুৰক্ষিত কৰাত ব্যৰ্থ হোৱা বুলি দাবী কৰিছিল। আবেদনকাৰীসকলে লগতে খিলঞ্জীয়া লোকসকলৰ সুৰক্ষাৰ বাবে অসম চুক্তি আগ্ৰহেৰে ৰূপায়ণ কৰিব লাগিব বুলি মন্তব্য কৰিছে। আবেদনকাৰীসকলে বিশেষকৈ চিনাক্তকৰণ আৰু বিতৰণ প্ৰক্ৰিয়াৰ মেৰুদণ্ডস্বৰূপ অসম চুক্তিৰ সংশ্লিষ্ট দফাসমূহ ৰূপায়ণ কৰিবলৈও আবেদন জনাইছিল। অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ বিশেষ তদন্তকাৰী গোটে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত 12 ডিচেম্বৰত আদালতত অভিযোগনামা দাখিলৰ বাবে অহৰহ প্ৰস্তুতি অব্যাহত ৰাখিছে। অভিযোগনামা দাখিলৰ নিৰ্ধাৰিত সময়সীমা 18 ডিচেম্বৰত উকলি যাব যদিও 6 দিন পূৰ্বে অভিযোগনামা দাখিল কৰা হ'ব। বিশেষ তদন্তকাৰী গোটৰ মুৰববী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই কালি উলুবাৰীত থকা CID কাৰ্যালয়ত এখন সংবাদমেলত এই কথা জানিবলৈ দিয়ে। তেওঁ কয় যে তদন্ত প্ৰক্ৰিয়া প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে আৰু এতিয়ালৈ 300 ত্বৰ লোকৰ ভাষ্য গ্ৰহণ কৰা হৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত CID ৰুজু হোৱা 18/2025 নম্বৰৰ গোচৰটোহে অভিযোগনামা আদালতত দাখিল কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত ৰুজু হোৱা 19/2025 নম্বৰৰ দ্বিতীয়টো গোচৰ তদন্ত অব্যাহত থাকিব বুলিও শ্ৰীগুপ্তাই প্ৰকাশ কৰে। তেওঁ কয় যে ছিংগাপুৰ উৎসৱৰ আয়োজক শ্যামকানু মহন্তৰ বিত্তীয় অনিয়মৰ অভিযোগ এটা সম্পূৰ্ণ পৃথক তদন্তৰ অংশ আৰু ইয়াৰ সৈতে মৃত্যুৰ গোচৰটোৰ কোনো সম্পৰ্ক নাই। ইপিনে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত তদন্তৰ দাবীৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। পত্ৰত শ্ৰীগগৈয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা 24 নৱেম্বৰত বিধানসভাত দিয়া ভাষণৰ কথা উল্লেখ কৰিছে। এই ভাষণত মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষীৰ তদন্তৰ ওপৰত ভিত্তি কৰি জুবিন গাৰ্গৰ মৃত্যু পূৰ্ব পৰিকল্পিত হত্যা বুলি ঘোষণা কৰাৰ কথাও তেওঁ উল্লেখ কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলে কালি ডিব্ৰুগড়ত এখন সংবাদমেল সম্বোধন কৰি জনসাধাৰণক দলটোৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে অৱগত কৰে। দলটোৱে ৰাইজৰ সৈতে প্ৰত্যক্ষভাৱে সংযোগ ৰক্ষা কৰি আগবাঢ়ি যাব বুলি সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে উল্লেখ কৰে।
এটা যাত্ৰা যোগেদি সেই অঞ্চলৰ দুখীয়া, দৰিদ্ৰ, খেতিয়কসকল, শ্ৰমিকসকল, সৰু দোকানী, আন্তঃপ্ৰণৰ, স্থানীয় ঠিকাদাৰৰ লগত আলোচনা কৰি পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ আহিলে কেনেদৰে আমাৰ চৰকাৰে কাম কৰিব তাৰ এটা পৰিকল্পনা সৃষ্টি কৰিবলৈ আগবাঢ়ি গৈছে। ডিচেম্বৰ মাহত আমি প্ৰতিটো বিৰোধী দল আমি নিজৰ নিজৰ মাধ্যমত নিজৰ নিজৰ স্তৰত আমি ৰাইজৰ ওচৰত গৈ আমাৰ এটা পৰিকল্পনা আমি সৃষ্টি এটা কৰিম। জানুৱাৰী মাহত আমাৰ বিভিন্ন বিৰোধী দলৰ এটা কনভেনশ্যন হ'ব য'ত আমি নিজৰ সপোনৰ অসম বিৰোধী দলৰ কনভেনশ্যনত আমি প্ৰকাশ কৰিম।
অন্যান্য বিৰোধী দলসমূহে একগোট হৈ অহা মাহৰ পৰা ৰাইজৰ ওচৰলৈ গৈ তেওঁলোকৰ সমস্যাসমূহৰ বুজ ল'ব বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। ৰাজ্যৰ জাতীয় জীৱনৰ এগৰাকী পুৰোধা হোমেন বৰগোহাঁইৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি কটন বিশ্ববিদ্যালয়ত আয়োজিত এটা অনুষ্ঠানত 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মন্ত্ৰী ডাঃ অনুজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এইবাৰ মুঠ 18 গৰাকী সাহিত্যিকে সাহিত্য বঁটা লাভ কৰাৰ উপৰি 10 গৰাকী সাহিত্যিকলৈ সাহিত্যিক পেঞ্চন আগবঢ়োৱা হৈছে। 2025 বৰ্ষৰ সাহিত্য বঁটা লাভ কৰাসকলৰ ভিতৰত ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, ডঃ সূৰ্যকান্ত হাজৰিকা, কিশোৰী মোহন দাস, অৰ্পণা কোঁৱৰ, আশুতোষ দাস, গুৰমাইল সিং, সুবৰ্ণা শইকীয়াকে ধৰি আন কেইবাগৰাকী সাহিত্যিক আছে। এই বঁটা লাভ কৰি সাহিত্যিক কিশোৰী মোহন দাসে এইদৰে মনৰ ভাৱ প্ৰকাশ কৰে।
মনে বিচাৰে কিতাপৰ পৰা মই বেছি আয়ত্ত কৰিব পাৰোঁ। ছিলেকশ্যন আৰু ৰিজেকশ্যন লাগে কিতাপ পঢ়োতে। কিতাপ মোৰ বন্ধু, কিতাপৰ পৰা মই সাহিত্যৰ এটা মোৰ মন এটা সৃষ্টি হৈছে। ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা বেষ্ট ৰিডাৰ অফ বৰপেটা ডিষ্ট্ৰিক্টৰ পুৰস্কাৰ পাইছোঁ। তেওঁলোকে প্ৰাইজো দিছে আৰু কিতাপো বজাও দিছে। কিতাপটো মোৰ এটা বন্ধুৰে অন্তত ডেইলি দুটা মই প্ৰবন্ধ লিখিম, মোৰ এইটো এইম লক্ষ্য। আপোনালোকে দেখিছে ইয়াৰ যিমানখিনি দিছোঁ আপোনালোকক দেখুৱাইছোঁ, তাত থাকে মোৰ বহুত বেছি প্ৰবন্ধ লেখা পাবলৈ মই বিৰাট উৎসাহিত হৈছো। মই যেন আৰু আগবাঢ়ি যোৱাৰ এটা উৎসাহ পাইছো।
সাহিত্যিকসকলক বঁটাৰ লগতে 50,000 টকা প্ৰদান কৰা হ'ব। ইপিনে সাহিত্যিক পেঞ্চন লাভ কৰাসকলে প্ৰতিমাহে 8,000 টকাকৈ লাভ কৰিব। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষক কালি চেঞ্চুৰী এছিয়া নামৰ সংগঠনটোৱে বন্যপ্ৰাণী সেৱা বঁটা 2025 প্ৰদান কৰে। মুম্বাইৰ নেশ্যনেল চেণ্টাৰ ফৰ দ্য পাৰফৰ্মিং আৰ্টছৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ডঃ ঘোষৰ লগতে জল বিশেষজ্ঞ ডঃ ৰাজেন্দ্ৰ সিং, জলচৰ পক্ষী বিশেষজ্ঞ প্ৰবীণ শেখ, বন বিশেষজ্ঞ বাবন, জলবায়ু বিশেষজ্ঞ সিদ্ধাৰ্থ আগৰৱাল আৰু বন বিষয়া সৰোজ কুমাৰ পাণ্ডাক বন্যপ্ৰাণী সেৱা বঁটা আগবঢ়োৱা হয়। কাজিৰঙাত বানৰ সময়ত যোগাযোগ বিচ্ছিন্ন হৈ থকা 200ৰো অধিক বন শিবিৰৰ কৰ্মীসকলৰ মনোবল আৰু কৰ্মদক্ষতা অটুট ৰখাৰ বাবে ডঃ ঘোষে গ্ৰহণ কৰা পদক্ষেপৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হয়। উল্লেখযোগ্য যে 2023 কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ প্ৰথমগৰাকী মহিলা ক্ষেত্ৰ সঞ্চালক হিচাপে তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল। ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ সম্ভাৱনা আৰু কৃষকসকলৰ সা সুবিধা সন্দৰ্ভত কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত এটা আলোচনা প্ৰচাৰ কৰা হয়। এই অনুষ্ঠানত অসম বীজ আৰু জৈৱিক প্ৰমাণীকৰণ অভিকৰণৰ প্ৰাক্তন সঞ্চালক তথা প্ৰাক্তন যুটীয়া কৃষি সঞ্চালক মৌচম হাজৰিকা আৰু সোণাপুৰ চক্ৰৰ কৃষি উন্নয়ন বিষয়া সুপ্ৰিয়া বৰাই অংশ লৈ কৃষি ক্ষেত্ৰৰ বিভিন্ন উন্নয়নমূলক দিশ আৰু কৃষকসকলে আগবঢ়োৱা সা সুবিধা সম্পৰ্কে অৱগত কৰে। কৃষি প্ৰযুক্তিৰ বিকাশে ক্ৰমাগতভাৱে ৰাজ্যৰ কৃষি ক্ষেত্ৰলৈ অনা পৰিৱৰ্তন সন্দৰ্ভতো তেওঁলোকে আলোকপাত কৰে।
আমাৰ যি ধৰণে কৃষি প্ৰযুক্তিটো বিকাশ হৈছে, সেই ধৰণে এটা সময়ত আছিলে যে আমি পৰম্পৰাগত যিবিলাক ধানৰ বীজ সেইবোৰ আমাৰ খেতি হৈছিলে, খালি ধানৰ খেতি, থলুৱা ধান, আমাৰ বহুত ভাল ভাল ধান আছে। তাৰপিছত আমাৰ বিজ্ঞানীসকলেও গৱেষণাগাৰত বিভিন্ন ধৰণৰ উদ্ভাৱন কৰিছে। তাৰ সময়ত মানে যেতিয়া ব্ৰিটিছৰ দিনৰ পৰা যদি চোৱা যায়, কৃষি গৱেষণাটো আজিকালি শ্ৰীভূমিত প্ৰথম কৃষি গৱেষণা কেন্দ্ৰটো কৰিছিলে সেই তেতিয়াৰ দিনতে, স্বাধীনতা আগতেই। তাৰপিছত আহিলে আমাৰ তিতাবৰত ধান গৱেষণা কেন্দ্ৰ হ'ল। তেনেকে এতিয়া কৃষি বিশ্ববিদ্যালয়ৰ অধীনত বিজ্ঞানীসকলে বেলেগ বেলেগ ধৰণৰ প্ৰত্যাহ্বান অনুসৰি ধানৰ বীজ উদ্ভাৱন কৰিছে। বহুত দিন আগতে মনোহৰ শালি খুব জনপ্ৰিয় আছিলে, তাৰপিছত আকৌ ভাল ভাল ধান, সেউজ বিপ্লৱত যিবিলাক নতুন ধৰণৰ বীজ আহিলে IR 36 বা IR, সেইবোৰ আমাৰ অসমলৈও আহিছিলে। আহোঁতেও কিন্তু খেতিয়কসকলে সিমান লোৱা নাছিলে। হাইলিং মানে অধিক উৎপাদনক্ষম ধানৰ বীজৰ খেতি কৰে আৰু পৰম্পৰাগতখিনিও চলি থাকে। তাৰপিছত সমস্যা যেতিয়া আহি থাকিলে, ধৰক বানপানী আমাৰ খুব মানে পৰম আহি হৈ থকা, প্ৰতি বছৰে বানপানী হয় আৰু আজিকালিতো বানপানী নহয়, প্ৰাকৃতিক পৰিৱৰ্তনৰ, বতৰ পৰিৱৰ্তনৰ যুগত অকল বানপানীয়ে নহয় খৰাং সদৃশ পৰিস্থিতিৰ সন্মুখীন হৈছে আমাৰ খেতিয়কসকলে। গতিকে এইবিলাক লৈ যেতিয়া আহিলে, তাৰপিছত আহিলে ৰঞ্জিত বুলি এটা ভেৰাইটি আহিলে, জাত আহিলে, যিটো আমাৰ অসমৰ খেতিয়কে বহুত আগবাঢ়ি গৈছে আৰু ৰঞ্জিত অহাৰ লগে লগে তাৰ যিটো সোৱাদ বা বিভিন্ন কথাখিনিৰ কাৰণেই হওক আৰু উৎপাদনৰ কাৰণেই হওক, এইটো ৰঞ্জিতে এটা বহুত ধৰণে জনপ্ৰিয়তা অৰ্জন কৰিলে কৃষকৰ পথাৰত। তাৰপিছতো কিন্তু ৰৈ যোৱা নাই বিজ্ঞান। তাৰপিছত আহিলে বিভিন্ন ধৰণৰ সমস্যা যেতিয়া আহিলে, ৰঞ্জিত চাবুৱান বা এনেকুৱা ধৰণৰ
যিখিনি আচলতে বানপানীৰ সময়ত যাতে তেওঁলোকে গ্ৰ' কৰিব পাৰে বেছিকে, আৰু কিছুমান মানে কমদিনীয়া ধানৰ জাতো ওলালে যাতে বানপানী হৈ যোৱাৰ পিছতো তেওঁলোকে লগাব পাৰে।
এই অনুষ্ঠানত 4 প্ৰগতিশীল কৃষকে নিজৰ মনৰ ভাৱ আৰু অভিজ্ঞতা বিনিময় কৰে। ৰাজ্যত 2024 41,713 লোকৰ দেহত কৰ্কট ৰোগৰ সংক্ৰমণ ধৰা পৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, লোকসভাৰ চলিত শীতকালীন অধিৱেশনত কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্যমন্ত্ৰী প্ৰতাপ ৰাজ যাদৱে প্ৰকাশ কৰা মতে, 2024 অসমত 41,713 লোক কৰ্কট ৰোগত আক্ৰান্ত হৈছে। 2023 অসমত আনুমানিক 40,000 লোক এই ৰোগত আক্ৰান্ত হোৱা বুলি স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য প্ৰকাশ পাইছে। ICMRৰ ৰাষ্ট্ৰীয় কৰ্কট পঞ্জীয়ন প্ৰকল্পৰ তথ্যৰ উদ্ধৃতিৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, অসমত বছৰি গড়ে প্ৰায় 40,000 লোক মুখৰ কৰ্কট ৰোগত আক্ৰান্ত হয়। কেন্দ্ৰীয় চৰকাৰে ব্যক্তিগত বিমান পৰিবহণ সংস্থা ইণ্ডিগ' এয়াৰলাইন্সৰ সংকটৰ বাবে বৰ্জাৰকে ধৰি দেশৰ বিভিন্ন বিমানবন্দৰত সৃষ্টি হোৱা অচলাৱস্থা দূৰ কৰাৰ বাবে কঠোৰ পদক্ষেপ লৈছে। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আজি নিশা 8 বজাৰ ভিতৰত বাতিল হোৱা বিমানৰ টিকটৰ ধন যাত্ৰীসকলক ঘূৰাই দিয়াৰ নিৰ্দেশ দিছে। নিৰ্দেশটোত লগতে বিমান পৰিবহণ সংস্থাটোৱে 48 ঘণ্টাৰ ভিতৰত যাত্ৰীৰ বয় বস্তুবোৰো ঘূৰাই দিব লাগিব বুলি উল্লেখ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰে ইণ্ডিগ'ত দেখা দিয়া সংকটৰ সুযোগ লৈ অন্য বিমান পৰিবহণ সংস্থাবোৰে টিকটৰ দাম বৃদ্ধি কৰা সন্দৰ্ভতো নিৰ্দেশনা জাৰি কৰিছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত আজি বিয়লি 3:05 শ্ৰীভূমি জিলাত ৰূপায়িত বিভিন্ন উন্নয়নমূলক আঁচনি সন্দৰ্ভত জিলা কৃষি বিষয়া অৰূপানন্দ দত্তৰ সৈতে এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিছে আমাৰ শ্ৰীভূমিৰ সংবাদদাতা জাকাৰিয়া ৰহমানে। অনুষ্ঠানটি নিশা 9:15 পুনৰ প্ৰচাৰ কৰা হ'ব। ভাৰতে যোৱা নিশা বিশাখাপট্টনমত অনুষ্ঠিত 3খনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ইয়েছএছচি জয়ছোৱালৰ শতক আৰু ৰোহিত শৰ্মা তথা বিৰাট কোহলিৰ অৰ্ধশতকৰ সহায়ত দক্ষিণ আফ্ৰিকাক অনায়াসে 9 উইকেটত পৰাস্ত কৰে। ভাৰতে এই জয়ৰ সুবাদত 2-1 ফলাফলেৰে শৃংখলা হস্তগত কৰে। ভাৰতে 271 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 39 অভাৰ আৰু 5টা বলতে নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ ইয়েছএছচি জয়ছোৱালে 116 আৰু বিৰাট কোহলিয়ে 65 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ৰোহিত শৰ্মাই 75 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে দক্ষিণ আফ্ৰিকাই প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 47 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 270 ৰাণ সংগ্ৰহ কৰে। দলটোৰ হৈ কুইণ্টন ডিককে সৰ্বাধিক 106 ৰাণ কৰে। টেম্বা বাবুমাই 48 ৰাণৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ কুলদীপ যাদৱ আৰু প্ৰসিদ্ধ কৃষ্ণাই 4টাকৈ উইকেট দখল কৰে। এতিয়া আহক প্ৰজন্ম চহৰীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
নিৰ্বাচন আয়োগে ভোটাৰ তালিকাৰ বিশেষ সংশোধনৰ কাম কাজ অব্যাহত ৰখাৰ মাজতে বিজেপিয়ে নীৰৱ অভিযান আৰম্ভ কৰাৰ এটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে এছআৰক লৈ বিজেপিৰ অভিযান শিৰোনামেৰে প্ৰকাশ কৰিছে। ৰাজ্যৰ মৰাণ মতক চাহ জনগোষ্ঠীৰ লগতে অনুসূচিত জাতি আৰু জনজাতিৰ লোকসকলে 2টা সন্তানৰ নীতিৰ আবেষ্টনীৰ পৰা মুক্তি লাভ কৰিছে। তেওঁলোকৰ 2টাতকৈ অধিক সন্তান থাকিলেও চৰকাৰী আঁচনি, সা সুবিধা, পঞ্চায়ত আৰু নিকায় নিগমৰ নিৰ্বাচন খেলা আদিৰ সুযোগ লাভ কৰিব। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোকবাবুৱে এই সন্দৰ্ভত এটা নিৰ্দেশনা জাৰি কৰিছে। এয়া অসমীয়া খবৰ কাকতৰ বাতৰি। দ্য টাইমছ অফ ইণ্ডিয়া আৰু দ্য চেণ্টিনেল কাকতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত 12 ডিচেম্বৰত চাৰ্জশ্বীট দাখিল কৰা হ'ব বুলি CID বিশেষ DGP তথা SIT মুৰববী মুন্না প্ৰসাদ গুপ্তাই বাতৰি প্ৰকাশ কৰিছে। বাতৰিটো আন আন কাকতসমূহক প্ৰকাশ কৰিছে। দেশৰ বিমান পৰিবহণ সংস্থা ইণ্ডিগ'ৰ অচলাৱস্থাক কেন্দ্ৰ কৰি যাত্ৰীৰ মাজত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাতৰি আমাৰ অসম কাকতে বিমান নুৰিল খেলুৱৈ বিদেশমুখী যাত্ৰীৰ বিড়ম্বনা শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। বাতৰিটো দি আছাম ট্ৰিবিউন কাকতেও গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দুদিনীয়া ভ্ৰমণসূচীৰে যোৱা 4 ডিচেম্বৰত ভাৰতলৈ অহা ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া উপহাৰত ৰাজ্যৰ ব্লেক টিয়ে স্থান লাভ কৰাৰ বাতৰি দৈনিক অসম কাকতে পুটিনে লৈ গ'ল অসমৰ ব্লেক টি শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দৈনিক জনভূমি কাকতেও শীৰ্ষস্থান দিছে। এতিয়া হওক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ প্ৰজন্ম। গুৱাহাটীৰ আনন্দ নগৰস্থিত পূৰ্বৰংগ থিয়েটাৰৰ আজিৰে পৰা 3দিনীয়াকৈ 1ম পূৰ্বৰংগ ৰাষ্ট্ৰীয় নাট সমাৰোহ অনুষ্ঠিত হ'ব। আজি সন্ধিয়া 6 বজাত সমাৰোহ মুকলি কৰা হ'ব আৰু 6:30 বজাত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গক শ্ৰদ্ধাৰ্ঘ নিবেদন কৰা হ'ব। মৃণাল কুমাৰ বৰাই ৰচনা আৰু গুণাকৰ দেৱগোস্বামী পৰিচালনা কৰা এটা সেউজীয়া দিশ নামৰ নাটকেৰে সমাৰোহ আৰম্ভ হ'ব। পৰহিলৈ এই 1খন নাটক মঞ্চস্থ কৰি সমাৰোহৰ সামৰণি মৰা হ'ব। বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ আৰু পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 28 ডিগ্ৰী আৰু সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। অসম চুক্তিৰ বিদেশী নাগৰিক বিতৰণ সম্পৰ্কীয় দফাসমূহ ৰূপায়ণৰ দাবীৰে দাখিল হোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খাৰিজ, 12 ডিচেম্বৰত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অভিযোগনামা, ঘটনা সন্দৰ্ভত তদন্তৰ দাবীৰে সাংসদ গৌৰৱ গগৈৰ বিদেশ মন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ, হোমেন বৰগোহাঁইৰ জন্ম বাৰ্ষিকীৰ সৈতে সংগতি ৰাখি আজি 2025 বৰ্ষৰ সাহিত্যিক পেঞ্চন আৰু বঁটা প্ৰদান অনুষ্ঠান, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালক ডঃ সোণালী ঘোষলৈ 2025 বৰ্ষৰ বন্যপ্ৰাণী সেৱা বঁটা আৰু বিশাখাপট্টনমত 3য় এদিনীয়া জয়েৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতৰ এদিনীয়া শৃংখলা দখল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।